فَمَنْ خَافَ مِنْ مُوصٍ جَنَفًا أَوْ إِثْمًا فَأَصْلَحَ بَيْنَهُمْ فَلَا إِثْمَ عَلَيْهِ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ.
কিন্তু যদি কোনোবাই অসিয়তকারীৰ পক্ষপাতিত্ব অথবা গুণাহৰ আশংকা কৰে, তাৰ পিছত সিহঁতৰ মাজত মীমাংসা কৰি দিয়ে, তেন্তে তাৰ কোনো অপৰাধ নহ'ব। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।